শ্রী সঞ্জয় কুমার মেধি। সংক্ষিপ্ত বৃত্তান্ত। ন্যায়াধীশ সঞ্জয় কুমার মেধিৰ জন্ম হয় 7 মাৰ্চ 1979 তাৰিখে। তেওঁৰ পিতৃ মাতৃ হৈছে গুৱাহাটীৰ প্ৰয়াত সুৰেন্দ্ৰনাথ মেধি আৰু শ্ৰীমতী পাৰুল মেধি। তেওঁ গুৱাহাটীৰ ডন বস্কো স্কুলৰ পৰা আৰু তাৰ পিছত গুৱাহাটীৰ কটন কলেজৰ পৰা বিজ্ঞান শাখাত শিক্ষাৰ্থীৰে উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। 1988 চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ৰামজস কলেজত নামভৰ্তি কৰে আৰু উক্ত কলেজৰ পৰাই তেওঁ 1991 চনত অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত 1991 চনৰ পৰা 1994লৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰত আইনৰ শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰে। আইনৰ ডিগ্ৰী LLB লাভ কৰাৰ পিছত 1994 চনৰ 30 নৱেম্বৰত উত্তৰ পূব বাৰ পৰিষদৰ অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। ইয়াৰ মাজতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম থকা আইন প্ৰতিষ্ঠান জৈন হাঞ্চাৰিয়া আৰু কোম্পানীৰ সৈতে তেওঁৰ ওকালতি আৰম্ভ কৰে। 1995 চনৰ জুলাই মাহতে তেওঁ গুৱাহাটীলৈ উভতি আহে আৰু মুখ্যতঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ পিতৃ স্বৰ্গীয় সুৰেন্দ্ৰনাথ মেধিৰ নিৰ্দেশনাত ওকালতি আৰম্ভ কৰে। তেওঁৰ পিতৃ সেই সময়ত এজন জ্যেষ্ঠ অধিবক্তা আছিল। 2012 চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি কৰা হয় আৰু ন্যায়াধীশ হিচাপে পদোন্নীত হোৱাৰ আগলৈকে তেওঁ উক্ত পদত অধিষ্ঠিত আছিল। 6 এপ্ৰিল 2017 তাৰিখে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে আৰু 2017 চনৰ নৱেম্বৰত তেওঁক অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হয়। শ্ৰী মেধিক 19 নৱেম্বৰ 2018 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু 10 নৱেম্বৰ 2020 তাৰিখে তেওঁক স্থায়ী ন্যায়াধীশ নিযুক্ত কৰা হয়।